এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস উদযাপনক নেতৃত্ব প্ৰদান কৰে। অসমৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ বিভিন্ন ৰাজ্যত উলহ মালহেৰে গণৰাজ্য দিৱস পালন কৰা হৈছে আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত প্ৰৱাসী ভাৰতীয়সকলে 77 সংখ্যক গণৰাজ্য দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰিছে। সমগ্ৰ দেশে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনক ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন পৰিলক্ষিত হয়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনাবাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। তদুপৰি অপাৰেচন সিন্দুৰত ব্যৱহৃত প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাৰ সমৰাস্ত্ৰসমূহ প্ৰদৰ্শন কৰা হয়। এই বছৰৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে স্বতন্ত্ৰতাৰ মন্ত্ৰ, বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ, আত্মনিৰ্ভৰ ভাৰত। কুচকাৱাজৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু 21 জাইট উপধ্বনিৰে অভিবাদন জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক দেশৰ শান্তিপূৰ্ণ সময়ৰ সৰ্বোত্তম সাহসিকতাৰ পুৰস্কাৰ অশোক চক্ৰৰে সন্মানিত কৰে। ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, আন বাহিনীসমূহ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বায়ুসেনাৰ বিমানেৰে পুষ্পবৃষ্টি কৰা হয়। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লেয়েন আৰু ইউৰোপীয়ান কাউন্সিলৰ সভাপতি এণ্টনিঅ' লুইছ ছান্টোছ ডা কোষ্টা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কুচকাৱাজত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ 30 প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। এই প্ৰতীকপটসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, 150 বছৰ পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ মাধ্যমেৰে অনুষ্ঠান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে পেৰেডত দেশৰ বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ দিশসমূহ প্ৰতিফলিত হয়। এইবাৰৰ কুচকাৱাজত বিহুৰ নাচৰ তালে তালে অসমৰ ধুবুৰীৰ আছাৰী কান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হয়। অসমৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱাই নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই দিয়া ভাষণত ৰাজ্যপালে অসমৰ ঐতিহাসিক মঠ মন্দিৰ, পৰ্যটনস্থল, স্মাৰক আদিৰ সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ বিশেষকৈ যুৱ সম্প্ৰদায়ক এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰি নতুন অসম গঢ়াৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়। বন্দে মাতৰম ৰচনাৰ 150 বছৰ পূৰ্ণ হোৱাৰ প্ৰসংগত ৰাজ্যপালে এই গীতটোক কেৱল এটা গীত নহয়, ই স্বাধীনতা সংগ্ৰামত কোটি কোটি ভাৰতীয়ৰ হৃদয়ত দেশভক্তিৰ অগ্নি প্ৰজ্বলিত কৰা এটা মন্ত্ৰ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলৰ লগতে ৰাজ্যৰ 24 দলে গুৱাহাটীৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ ভাষণত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ অৰ্থনীতি বিগত 5 বছৰত দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত অসমে 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে উল্লেখ কৰে। তদুপৰি ছমাহৰ ভিতৰত বিশ্ব ছেমিকণ্ডাক্টৰ মানচিত্ৰত অসমে স্থান লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। বিগত 5 বছৰত অসমে অবৈধ দখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ বিভিন্ন ৰাজ্যত আজি 77 সংখ্যক গণৰাজ্য দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ওড়িশাত ৰাজ্যপাল হৰিবাবু কম্ভটপতিয়ে ভুৱনেশ্বৰৰ মহাত্মা গান্ধী পথত আয়োজিত দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। তেওঁ লগতে 54টা বাহিনীৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। এই কুচকাৱাজত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহ প্ৰতিফলিত কৰি 12টা প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে ৰাজ্যখনৰ লোক নৃত্যশিল্পীৰ দলেও নৃত্য পৰিৱেশন কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পতাকা উৰুৱায় জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ সংবিধানৰ গুৰুত্ব, দেশৰ স্বাধীনতা আন্দোলন আৰু ৰাষ্ট্ৰৰ প্ৰগতি সন্দৰ্ভত মত প্ৰকাশ কৰে। হাৰিয়ানাত মুখ্যমন্ত্ৰী নায়াব সিং ছাইনীয়ে গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই উপস্থিত জনসাধাৰণক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ছাইনীয়ে সংবিধানৰ প্ৰণেতা বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ লগতে সংবিধান সভাৰ সদস্যসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। গুজৰাটৰ নৱগঠিত ভাৱথাৰা জিলাত ৰাজ্যিক পৰ্যায়ত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল আচাৰ্য দেৱৰতে ৰাষ্ট্ৰীয় পতাকা উৰুৱাই কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰী উপস্থিত থাকে। এই অনুষ্ঠানত বায়ুসেনা বাহিনীৰ প্ৰদৰ্শনীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ছত্তীশগড়ত ৰাজ্যপাল ৰমেন ডেকাই ৰাজধানী ৰায়পুৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উৰুৱায় এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে সুদীৰ্ঘ বছৰ ধৰি মাওবাদৰ কবলত থকা ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সুপৰিকল্পিত কাৰ্যসূচীৰ অধীনত এই সমস্যাৰ পৰা ক্ৰমান্বয়ে মুক্ত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। চৰকাৰে নক্সালপন্থীসকলৰ বাবে নতুনকৈ পুনৰ সংস্থাপন নীতি যুগুত কৰিছে বুলিও তেওঁ উল্লেখ কৰে। বিগত 2 বছৰত 2500ৰো অধিক নক্সালপন্থীয়ে সংবিধানৰ প্ৰতি আস্থা ৰাখি আত্মসমৰ্পণ কৰিছে আৰু মূল সুঁতিলৈ ঘূৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যখনৰ বিলাসপুৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী বিষ্ণু দেউচাইয়ে ত্ৰিৰংগা পতাকা উৰুৱায়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত প্ৰৱাসী ভাৰতীয়সকলে 77 সংখ্যক গণৰাজ্য দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰে। চীনৰ বাণিজ্যিক দূতাবাসৰ মুৰববী প্ৰতীক মাথুৰৰ নেতৃত্বত 400ৰো অধিক প্ৰৱাসী ভাৰতীয়ই দেশখনত ভাৰতৰ গণৰাজ্য দিৱস উদযাপন কৰে। এই অনুষ্ঠানত চীনৰ বহু নাগৰিক, কূটনীতিবিদ, দূতাবাসৰ সদস্য আৰু ইউৰোপীয় সংঘৰ বাণিজ্যিক দূতাবাসৰ কেইবাগৰাকীও সদস্যই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ পাঠ কৰা হয়। কাৰ্যসূচীত ভাৰতৰ বাণিজ্যিক দূতাবাসৰ মুৰববীগৰাকীয়ে 2025-26 বিত্তীয় বৰ্ষত চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ লগতে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণ আৰু ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা তথা ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ প্ৰসংগ উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সন্মিলনত বিভিন্ন দেশৰ সদস্যৰ অংশগ্ৰহণক লৈ সন্তুষ্টি ব্যক্ত কৰে। ছিংগাপুৰতো ভাৰতৰ উচ্চায়ুক্ত ডঃ শিল্পক অম্বুলেৰ নেতৃত্বত প্ৰৱাসী ভাৰতীয়সকলে গণৰাজ্য দিৱস উদযাপন কৰে। অনুষ্ঠানত ডঃ অম্বুলে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ পাঠ কৰাৰ লগতে দেশখনত থকা 1200ৰো অধিক প্ৰৱাসী ভাৰতীয়ক অভিনন্দন জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ দেশতে আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস উদযাপনক নেতৃত্ব প্ৰদান কৰে। অসমৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ বিভিন্ন ৰাজ্যত উলহ মালহেৰে গণৰাজ্য দিৱস পালন কৰা হৈছে আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত প্ৰৱাসী ভাৰতীয়সকলে 77 সংখ্যক গণৰাজ্য দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।